ৰমীয়াসকলৰ প্ৰতিপত্ৰ 15 অধ্যায়। কিন্তু বলৱন্ত যি আমি নিজক সন্তুষ্ট নকৰি দুৰ্বল লোকসকলৰ দুৰ্বলতাৰো ভাৰ বোৱা উচিত। আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মৰ বৃদ্ধি কৰিবলৈ তেওঁৰ ভাললৈ চাই তেওঁক সন্তুষ্ট কৰক, কিয়নো খ্ৰীষ্টইও নিজকে নিজে সন্তুষ্ট নকৰিলে। কিন্তু যেনেদৰে লিখা আছিল বোলে, তোমাক নিন্দা কৰাসকলৰ নিন্দাও মোৰ ওপৰত পৰিল, ঠিক সেইদৰে হ'ল। কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্তনাৰে ভৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল। এতিয়া যিজন ধৈৰ্য আৰু সান্তনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীশুৰ মত অনুসাৰে এক মন হ'বলৈ সাহায্য প্ৰদান কৰক। এইদৰে আপোনালোকে এক মনেৰে আৰু এক স্বৰেৰে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰশংসা কৰক। ইহুদী আৰু অনা ইহুদীসকলৰ প্ৰতি যীশুৰ প্ৰেম, এটাকে ঈশ্বৰৰ মহিমাৰ অৰ্থে যেনেকৈ খ্ৰীষ্টে আপোনালোকক গ্ৰহণ কৰিলে, তেনেকৈ আপোনালোকেও ইজনে সিজনক গ্ৰহণ কৰক। কিয়নো মই কওঁ, ওপৰ পুৰুষসকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে যীশুক চুনত হোৱাসকলৰ পৰিচাৰক কৰা হ'ল, আৰু অনা ইহুদীসকলকেও ঈশ্বৰৰ দ্বাৰাই অৰ্থাৎ তেওঁক গৌৰৱান্বিত কৰিবলৈ এই বিষয়ে এনেধৰণে লিখাও আছে। এইকাৰণে মই অনা ইহুদীসকলৰ মাজত তোমাৰ স্তুতি কৰিম আৰু তোমাৰ নামেৰে গীতো গাম। আকৌ কৈছে, সেই অনা ইহুদীসকল, তেওঁলোকৰ সৈতে আনন্দ কৰা, আকৌ প্ৰভু প্ৰশংসা কৰা। সেই সকলো অনা ইহুদী আৰু সকলোৱে যেন প্ৰশংসা কৰক। আকৌ যীশুৱেও কৈছে, যীশুৱেৰ পৰা এনে এটি গজালি ওলাব যিজনে অনা ইহুদীসকলৰ ওপৰত শাসন কৰিবলৈ উঠিব, আৰু তেওঁত অনা ইহুদী লোকসকলে ভৰসা কৰিব। এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আহাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক। নিজৰ বিষয়ে পৌলৰ নানা কথা আৰু মংগলবাদ। হে মোৰ ভাইসকল, আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মংগলভাৱত পৰিপূৰ্ণ হৈ আছে। কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছুমান বিষয়ত বেছি সাহসেৰে লিখিলোঁ। অনা ইহুদীসকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰ কীট নৈবদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে মই অনা ইহুদীসকলৰ বাবে খ্ৰীষ্ট যীশুৰ সেৱকৰূপে ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ। এতেকে ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে খ্ৰীষ্ট যীশুত মোৰ শ্লাঘা আছে। কিয়নো মই যে কোনো কাম কৰিছোঁ এই কথা মই কোৱা নাই। মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা ইহুদীসকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা ক'বলৈ সাহস নকৰোঁ। তেওঁ আচৰিত চিন আৰু অলৌকিক কাৰ্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাই এই সকলো সাধন কৰিলে, যাতে মই জেৰুচালেমৰ পৰা ইলুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ। এইদৰে য'ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য। অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলোঁ। যেনেকৈ লিখা আছে বোলে, যিসকলৰ আগত তেওঁৰ বিষয়ে সংবাদ দিয়া নাই তেওঁলোকে দেখিব, আৰু যিসকলে শুনা নাই তেওঁলোকে বুজিব। এইকাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেকবাৰ বাধা পালোঁ। কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই, আৰু বহু বছৰ ধৰি আপোনালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলোঁ। যেতিয়া মই স্পেইন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰোঁ যে মই আপোনালোকক দেখা পাম, আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ পাছত আপোনালোকৰ দ্বাৰাই তালৈ আগবঢ়াই থোৱা হ'ম। কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে জেৰুচালেমলৈ যাওঁ। কিয়নো মাকিডনিয়া আৰু আখায়া দেশীয় লোকসকলে জেৰুচালেমত থকা পবিত্ৰ লোকসকলৰ মাজৰ দৰিদ্ৰসকলৰ অৰ্থে কিছু দান কৰিবলৈ ভাল দেখিলে। হয়, তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে, আৰু প্ৰকৃততে তেওঁলোকে জেৰুচালেমত থকা পবিত্ৰ লোকসকলৰ ধৰুৱাও আছিল। কিয়নো অনা ইহুদীসকল যদি অপাৰ্থিব বিষয়ত তেওঁলোকৰ সহভাগী হ'ল, তেনেহ'লে পাৰ্থিব বিষয়টো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হ'ল। এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দানৰূপ ফল প্ৰমাণসিদ্ধ কৰি তেওঁলোকক সোধাই দিয়াৰ পাছত মই স্পেইন দেশৰ যাত্ৰাত থাকোঁতে আপোনালোকৰ ওচৰলৈ যাম। আৰু মই জানো যে আপোনালোকৰ ওচৰলৈ যাওঁতে খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম। সেই ভাইসকল, মই অনুৰোধ কৰোঁ প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক, আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক, যাতে যিহুদিয়াত থকা আজ্ঞা নমনাসকলৰ পৰা মই যেন ৰক্ষা পাওঁ, আৰু জেৰুচালেমৰ মোৰ যি পৰিচৰ্যা সেই পবিত্ৰ লোকসকলৰ আগত যেন গ্ৰহণীয় হয়, আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দৰে গৈ আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জোৰাব পাৰিম। শান্তিৰাখৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক। আমেন।